এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলিকাণ্ডৰ প্ৰতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ধেমাজিৰ অকাজানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি, শীঘ্ৰে এই সন্দৰ্ভত SOP জাৰিৰ সম্ভাৱনা। বিহাৰ বিধানসভাৰ 243টা সমষ্টিৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ। আৰু কলকাতাৰ ইডেন গাৰ্ডেনছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কিছু সময় পাছত আৰম্ভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। অহা 25 নৱেম্বৰত আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলিকাণ্ডৰ প্ৰতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 1983 চনত ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ প্ৰতিলিপি বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে দাখিল কৰা হ'ব।
তিৱাৰী কমিশ্যনৰ ৰিপৰ্টত অসমৰ সেই সময়ত ঘটা গোটেইকেইটা ঘটনাৰ বিষয়ে উল্লেখ আছে। চিচিৰ বৰগাঁৱত আমাৰ ঘটনা হৈছিলে, চিলাপথাৰত, বকোত নগৰ বেৰাত ঘটনা হৈছিলে, নেৰিত ঘটনা হৈছিলে, গহপুৰত ঘটনা হৈছিলে, প্ৰায় 20টা ডাঙৰ ঘটনা সেই সময়ত সংঘটিত হৈছিলে। তিৱাৰী কমিশ্যনে 20টা ঘটনাকে তেওঁলোকে তদন্ত কৰিছিলে, এফিডেফিট লৈছিলে আৰু প্ৰত্যেকটো ঘটনাৰ এটা বিশদ বিৱৰণী তেখেতসকলে ৰিপৰ্টত সন্নিৱিষ্ট কৰিছে, নেলিৰ ওপৰতো কৰিছে। আৰু নেলিৰ ৰিপৰ্টটো পঢ়িলে আমি বুজি পাম যে নেলিৰ ঘটনা হোৱাৰ কাৰণ কি আছে। সেইকাৰণে চৰকাৰে ৰিপৰ্টটো মানি ওলোৱা নাই, তাক গ্ৰাহ্যও কৰা নাই, অগ্ৰাহ্যও কৰা নাই, আমি মাত্ৰ ৰিপৰ্টটো সদনত দিম।
মন্ত্ৰীসভাই অসমমালা আঁচনিৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰাৰ বাবেও অনুমোদন জনায়। আঁচনিখনৰ তৃতীয় সংস্কৰণৰ জৰিয়তে 883 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবদ 3,217 কোটি টকা ব্যয়ৰ প্ৰস্তাৱতো মন্ত্ৰীসভাই অনুমোদন জনায়। কালিৰ বৈঠকত গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পুনৰ নিৰ্মাণত অনুমোদন জনোৱা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 765 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ পুনৰ নিৰ্মাণ কৰা হ'ব। তেওঁ কয় যে ইয়াৰ অধীনত 25,000 আসন বিশিষ্ট এখন বিশ্বমানৰ ফুটবল ষ্টেডিয়াম, বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সুবিধা, ছুইমিং পুল নিৰ্মাণকে ধৰি অন্যান্য সুবিধাসমূহ গঢ়ি তোলা হ'ব। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ৰাজহচক্ৰৰ মাকুম মৌজাৰ অধীনৰ লিডু নামডাঙত 9.7 হেক্টৰ ভূমি সংৰক্ষিত বনাঞ্চল হিচাপে গঠন কৰাৰ প্ৰস্তাৱতো মন্ত্ৰীসভাই অনুমোদন জনায়। মুখ্যমন্ত্ৰীয়ে 2026 চনৰ চৰকাৰী বন্ধৰ তালিকাত মন্ত্ৰীসভাৰ অনুমোদনৰ বিষয়ে প্ৰকাশ কৰি কয় যে অনাগত বৰ্ষটোত 35টা ৰাজপত্ৰিত বন্ধ, 39টা সীমিত বন্ধ আৰু এদিন অৰ্ধচুটি মঞ্জুৰ কৰা হৈছে। ইপিনে অহা 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ 53টা স্থানত হ'বলগীয়া ৰক্তদান শিবিৰলৈ কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ বাবে মন্ত্ৰীসভাই স্বাস্থ্য বিভাগক দায়িত্ব অৰ্পণ কৰে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ অকাজানত হ'বলগীয়া জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীসকলক চেক প্ৰদান কৰিব। ইতিমধ্যে ধেমাজিত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে সভাস্থলীত সকলোবোৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই আঁচনিৰ অধীনত কালি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ 36,834 গৰাকী আত্মসহায়ক গোটৰ সদস্যক 10,000 টকাকৈ চেক প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই উপলক্ষে ভোলাগুৰিৰ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। মহিলা সবলীকৰণৰ কাৰণে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিগত 4 বছৰৰ পাছত ৰাজ্যৰ মহিলা উদ্যমীসকলক আত্মনিৰ্ভৰ কৰাত বিশেষ অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। ইপিনে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ উপস্থিতিত কালি শিক্ষা বিভাগৰ 8,000ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত তেওঁৰ লগতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে। অনুষ্ঠানৰ পাছত নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
ৰাজ্যত আমি আৰম্ভ কৰা নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগত আৰু 8,250 গৰাকী সমাহিত হ'ল। আজি আমি অসমৰ কলেজত অধ্যাপক অধ্যাপিকা পষ্ট গ্ৰেজুৱেট বা স্নাতকোত্তৰ শিক্ষক আৰু স্নাতক শিক্ষকৰ পদত 8,200 গৰাকী যুৱক যুৱতীক নিযুক্তি দিব পাৰিছো। আমাৰ প্ৰাথমিক বিদ্যালয়ৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল। আজি আমাৰ উচ্চ উচ্চতৰ মাধ্যমিকৰ নিযুক্তি সম্পূৰ্ণ হ'ব। পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্য বিভাগ আমাৰ ADREৰ গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আন কেইবাটাও বিভাগৰ বহুখিনি নিযুক্তি পত্ৰ আছে। আমি এনেকে সপ্তাহে 10 দিনৰ মূৰত এখন এখনকৈ মিটিং কৰি আমি দি যাম আৰু আমাৰ যিখিনি পৰীক্ষা শেষ হৈছে, প্ৰাৰ্থীসকল উত্তীৰ্ণ হৈছে, তেওঁলোকে সকলোৱে নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিব।
ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। উজনি অসমৰ বিভিন্ন জিলাত, বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। লখিমপুৰ জিলাত পশুপালন বিভাগে এই পৰ্যন্ত 1,706 গাহৰি নিধন কৰিছে। জিলাখনৰ 29টা স্থানৰ 34খন গাহৰি ফাৰ্মৰ গাহৰি নিধন কৰা হৈছে। জিলাখনত যোৱা 9 নৱেম্বৰৰ পৰা গাহৰি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ধেমাজি জিলাত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণ সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো সম্প্ৰতি আফ্ৰিকান চুৱাইন ফ্লুৰ সংক্ৰমণ অব্যাহত আছে। ধেমাজি জিলাত গাহৰি দেহত আফ্ৰিকান চুৱাইন ফ্লুৰ অৱস্থিতি ধৰা পৰাত বৰ্তমানলৈকে নতুন নতুন অঞ্চললৈ চুৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চুৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজিত সংক্ৰমিত এলেকাত গাহৰিৰ নিধনযজ্ঞ অব্যাহত ৰাখিছে পশুপালন বিভাগে। অন্য নতুন নতুন অঞ্চললৈ যাতে চুৱাইন ফ্লুৰ সংক্ৰমণ হ'ব নোৱাৰে, তদুপৰি গাহৰি বেচা কিনাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ধেমাজি জিলা প্ৰশাসনে। শেহতীয়াকৈ ধেমাজি জিলাত ধেমাজি চিচিবৰগাঁও গোগামুখ ৰাজচক্ৰৰ অন্তৰ্গত ভালেকেইটা অঞ্চলত চুৱাইন ফ্লুৰ অৱস্থিতি ধৰা পৰাত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। ধেমাজি জিলাৰ বেৰভঙা, বৈকুণ্ঠপুৰ, চিলিমপুৰ, বৰদলনি, বৰবাম দিহিঙীয়া গাঁৱৰ লগতে ধেমাজি ৰাজচক্ৰৰ অন্তৰ্গত ধেমাজি নগৰৰ এয়াধলৰ 6 নং ৱাৰ্ডতো গাহৰি দেহত এই চুৱাইন ফ্লুৰ বেমাৰ ধৰা পৰাত প্ৰশাসনে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।
বজালি জিলাৰ মগুৰীয়া, মাজিওপাৰা, পাঠশালা, গোবিন্দপুৰ, জালিখাটা আদি অঞ্চলৰ বহুসংখ্যক গাহৰি আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণত মৃত্যু হৈছে। বজালীৰ পশুপালন বিভাগে বটিয়া, ৰূপডিগা, ৰামৰূপ, গেৰুৱাপাৰা আদি অঞ্চলৰ 2 শতাধিক গাহৰিৰ দেহত এই ৰোগৰ সংক্ৰমণ ধৰা পেলোৱাৰ পাছত আটাইবোৰ গাহৰি নিধন কৰিছে বুলি জনাইছে। আফ্ৰিকান চুৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বহিৰাজ্যৰ পৰা অনা গাহৰি অসম বংগ সীমান্তত পৰীক্ষাৰ পাছত সংক্ৰমণ ধৰা পৰিলে সেই ঠাইতে নিধন কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰে শীঘ্ৰে গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত SOP জাৰি কৰিব। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পলে এটা সংবাদ মাধ্যমক জনোৱা মতে বিভিন্ন ঠাইত চুৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা লোৱা হৈছে যদিও এই ৰোগৰ কোনো প্ৰতিষেধক নথকাৰ বাবে ইয়াৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সৈতে এই পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। চৰকাৰে ক্ষতিগ্ৰস্ত সকলো গাহৰি পালককে ক্ষতিপূৰণ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে গাহৰি পালকসকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা 14 কোটি টকাৰ অনুদান বিচাৰিছে। উল্লেখযোগ্য যে চুৱাইন ফিভাৰৰ ফলত ৰাজ্যত 6,000ৰো অধিক গাহৰিৰ মৃত্যু হৈছে। প্ৰতিদিনে সংক্ৰমিত গাহৰি নিধন কৰা হৈছে আৰু বৰ্তমানলৈকে এই সংখ্যা 14,691লৈ বৃদ্ধি পাইছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীলৈ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো শিশু দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ডঃ শৰ্মাই শিশু পৃথিৱীৰ আটাইতকৈ প্ৰিয়তম উপহাৰ বুলি মন্তব্য কৰি প্ৰতিটো শিশুৰ কুশল কামনা কৰে। বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা কটকটীয়া নিৰাপত্তাৰ মাজত চলি আছে। ৰাজ্যখনৰ 38খন জিলাৰ 46টা কেন্দ্ৰত আজি পুৱা 8 বজাত ভোটগণনা আৰম্ভ হয়। প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছে আৰু 8:30 বজাৰ পৰা EVMৰ ভোটসমূহ গণনা কৰিবলৈ লোৱা হৈছে। 243গৰাকী ৰিটাৰ্ণিং বিষয়াই সমান সংখ্যক গণনা পৰ্যবেক্ষকৰ সহায়ত ভোটগণনা প্ৰক্ৰিয়া তদাৰক কৰি আছে। ৰাজ্যখনৰ 243জনীয়া বিধানসভাৰ বাবে 6 আৰু 11 নৱেম্বৰত 2টা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনত 67.13% ভোটদান হৈছিল। ৰাজ্য চৰকাৰে উদযাপন কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সন্থাই আয়োজন কৰা অসম গ্ৰন্থমেলাৰ যোৰহাট সংস্কৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে আজিৰে পৰা 10 দিনীয়াকৈ এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আজি বিয়লি গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক শিশু সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ আৰু অভিধান প্ৰণেতা সুমন্ত চলিহাৰ লগতে বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামুলীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাইলৈ গ্ৰন্থমেলাথলীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডঃ ভূপেন হাজৰিকাৰ গীতত অসমৰ জনজীৱন শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। 23 নৱেম্বৰত গ্ৰন্থমেলাৰ সামৰণি পৰিব। ইয়াৰ পূৰ্বে বঙাইগাঁও আৰু লখিমপুৰত অসম গ্ৰন্থমেলাৰ চলিত বৰ্ষৰ 2টা সংস্কৰণ সফলতাৰে সম্পন্ন হয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত হ'ব। খেলখন কিছু সময় পাছতে আৰম্ভ হ'ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় কৰাৰ পাছত শুভমান গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে টেম্বা বাভুমাৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও জয়ৰ ধাৰা অব্যাহত ৰখাৰ প্ৰয়াস কৰিব। শৃংখলাৰ দ্বিতীয়খন খেল 22-26 নৱেম্বৰলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
দিল্লী বিস্ফোৰণৰ তদন্ত, শিক্ষা বিভাগত 8,000ৰ অধিকক নিযুক্তি পত্ৰ প্ৰদান, পঞ্চায়ত কৰ্মচাৰীৰ প্ৰতিবাদ আৰু ৰাজ্যিক মন্ত্ৰীসভাই কালি গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে চৰকাৰৰ বঞ্চনাত হাজাৰ হাজাৰ কৰ্মচাৰীৰ প্ৰতিবাদত পঞ্চায়তৰ কাম কাজ স্তব্ধ হৈ পৰা বুলি এটা বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বাবৰি মছজিদ ধবংসৰ প্ৰতিশোধ লোৱাৰ লক্ষ্যৰে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে দেশজুৰি ৰক্তপাতৰ ষড়যন্ত্ৰ কৰিছিল বুলি দিল্লী বিস্ফোৰণৰ তদন্তত প্ৰকাশ পোৱা তথ্যৰ জেৰ টানি বাবৰি মছজিদ ধবংসৰ প্ৰতিশোধ শিৰোনামেৰে এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিক প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে বিধানসভাৰ আসন্ন অধিৱেশনৰ প্ৰথম দিনাই নেলিকাণ্ডৰ প্ৰতিবেদন বিতৰণ কৰা হ'ব বুলি ৰাজ্যিক মন্ত্ৰীসভাই কালি গ্ৰহণ কৰা সিদ্ধান্তক বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে স্বচ্ছ নিযুক্তি দিব নোৱাৰিলে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধবংস হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ খানাপাৰাত শিক্ষা বিভাগৰ 8,000ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি দিয়া মন্তব্যক মুখ্য বাতৰি হিচাপে স্থান দিছে। অসমীয়া খবৰ কাকতে গুৱাহাটীত বিশ্বমানৰ ফুটবল ষ্টেডিয়াম নিৰ্মাণ হ'ব 883 কিলোমিটাৰ পথ শিৰোনামেৰে মন্ত্ৰীসভাৰ সিদ্ধান্তক পক্ষ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে গ্ৰীণহাউছ গেছৰ স্খলনে পৰিৱেশত ভয়ংকৰ প্ৰভাৱ পেলাইছে বুলি নবেল বঁটা প্ৰাপক আৰ্থাৰ চাৰ্লছ ৰেইডিকাৰে গোলাঘাটৰ বীৰংগনা সতীহাদিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজিত প্ৰকৃতি অনুষ্ঠানত দিয়া ভাষণক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে শিলহাকৰ উচ্ছেদিত আটকাধীনক মুক্তিৰ দাবীত দিছপুৰ থানা উত্তেল কৰা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভাৰতীয় বন্যপ্ৰাণী ন্যাসে অসম আৰু অৰুণাচল প্ৰদেশত চলোৱা জৰীপৰ উদ্ধৃতিৰে দি আছাম ট্ৰিবিউন কাকতে অসমৰ জাতীয় পক্ষী দেওহাঁহ বিলুপ্ত হ'ব পাৰে বুলি এটা এংকৰ বাতৰিত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্যত শীঘ্ৰে গাহৰি মাংস বিক্ৰী সন্দৰ্ভত এছবি জাৰি কৰাৰ সম্ভাৱনা আছে বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ ঘূৰি যাওক।
বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ লগতে দিনৰ ভাগত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলিকাণ্ডৰ প্ৰতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ধেমাজিৰ অকাজানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি, শীঘ্ৰে এই সন্দৰ্ভত SOP জাৰিৰ সম্ভাৱনা। বিহাৰ বিধানসভাৰ 243টা সমষ্টিৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ। আৰু কলকাতাৰ ইডেন গাৰ্ডেনছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কিছু সময় পাছত আৰম্ভ। পৰাঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।